আচ্ছা, জোহন ছয় অধ্যায় আৰু 2 সপ্তাহৰ আগতে যেতিয়া মই প্ৰচাৰ কৰিছিলোঁ, এই প্ৰথম অংশ আমি পঢ়িছিলোঁ 1 পদৰ পৰা 50 বা 51 পদলৈ। এইটো এটা খুব জনজাত কাহিনী, যেতিয়া যীশু খ্ৰীষ্টই 5,000 মানুহক, মানে 5টা সৰু ৰুটিৰ পৰা, 5টা সৰু লিখা আছে পিঠা, পিঠাৰ পৰা খুৱাই দিছিল আচৰিতভাৱে, অলৌকিকভাৱে। কিন্তু এই কাহিনী আমি দেখিছিলোঁ এটা আত্মিক অৰ্থ আছে, আৰু আজি ৰাতি আকৌ এই বিষয় লৈ আমি পঢ়োঁ এই বিষয়ৰ ওপৰত। কিন্তু আন এটা বিষয় আছে যি উঠিব যেতিয়া যীশুখ্ৰীষ্ট প্ৰচাৰ কৰি আছে আৰু মানুহে ভাল নাপালে, মানুহে বিশ্বাস কৰা নাই। আৰু এই নতুন বিষয় হ'ল, আৰু আজি ৰাতি আমাৰ মূল বিষয় হ'ল, ঈশ্বৰৰ নিৰ্বাচন, বা ঈশ্বৰৰ, যেতিয়া ঈশ্বৰে মানুহক বাছি লয়, বা আনকি আমি ক'ব পাৰোঁ ঈশ্বৰৰ ৰাজত্বতা, মানে তেওঁ আমাৰ ৰজা হয় আৰু তেওঁৰ গোপন এটা পৰিকল্পনা আছে কোনে পৰিত্ৰাণ পাব আৰু কোনে নাপাব। চ' আমি পঢ়োঁ, তাৰপিছত মই প্ৰচাৰ কৰোঁ, শিকাই দিওঁ। প্ৰথম পদ হ'ব 41, 41 পদৰ পৰা শেষলৈকে মোট 30টা পদ আছে। স্বৰ্গৰ পৰা নামা আহাৰ ময়ে। তেওঁ এই কথা কোৱাৰ কাৰণে যিহুদীবিলাকে তেওঁৰ বিষয়ে বুলমাত কৰি ক'লে, যোচেফৰ পুতেক যীশু, যাৰ মাক বাপেকক আমি জানো, এওঁ সেইজন নহয়নে? তেন্তে স্বৰ্গৰ পৰা নামি আহিছোঁ এই কথা এতিয়া কেনেকৈ কয়? যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ইজনে সিজনে বুলমাত নকৰিবা। মোক পটোৱা পিতৃয়েই আকৰ্ষণ নকৰিলে বা নাটানিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হ'ব বুলি ভাববাদীসকলৰ পুস্তকত লিখা আছে, পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে। আগতেই পুৰণি নিয়মত এই কথা লিখাছিলে, কোনোৱে যে পিতৃক দেখিলে এনে নহয়, কেৱল যিজন ঈশ্বৰৰ পৰা হয় তেওঁহে পিতৃক দেখিলে। মই তোমালোকক অতিস্বৰূপকৈ কওঁ, অতি সঁচাকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। জীৱন দিয়তা আহাৰ ময়ে। তোমালোকৰ পিতৃসকলে অৰণ্যত মানা খায়ো মৰিল। মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই। স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ, আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম সেই মোৰ মাংস। তাতে যিহুদীবিলাকে ইজনে সিজনে বাদ বিচাৰ কৰি ক'লে, আমি খাবলৈ মানুহে নিজৰ মাংস আমাক কেনেকৈ দিব পাৰে? যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে তোমালোকৰ নিজত জীৱন নাই। আৰু যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। কিয়নো মোৰ মাংসই স্বৰূপ আহাৰ আৰু মোৰ তেজেই স্বৰূপে। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনে মোত নিবাস কৰে, ময়ো তাত নিবাস কৰোঁ। জীৱনময় পিতৃয়ে যেনেকৈ মোক পঠালে আৰু মই পিতৃৰ দ্বাৰাই জীও, তেনেকৈ যিজনে মোক খায় সেইজনো মোৰ দ্বাৰাই জীৱ। স্বৰ্গৰ পৰা নমা আহাৰ এই। পিতৃসকলে যেনেকৈ খায়ো মৰিল তাৰ নিচিনা নহয়। যিজনে এই আহাৰ খায় সেইজন সদায় জীৱ। কফৰনহামত উপদেশ দিয়া সময়ত তেওঁ এইবোৰ কথা নামঘৰত ক'লে বা সমাজঘৰত ক'লে। তাৰপিছত লিখা আছে, অনেক মানুহৰ বিঘিনি কিন্তু কোনো কোনোৰ দৃঢ় বিশ্বাস। তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেক এই কথা শুনি ক'লে, এইবোৰ টান কথা, ইয়াক কোনে শুনিব পাৰে? তেওঁৰ শিষ্যবিলাকে এনে বুল মাত কৰে তাক যীশুৱে নিজেই মনতে জানি তেওঁলোকক ক'লে, এই কথা তোমালোকৰ বিঘিনি জন্মাইছেনে? তেন্তে মানুহৰ পুত্ৰক আগৰ থকা ঠাইলৈ উঠা দেখিলে কি ক'বা? আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। অ' ছৰী, আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। মই তোমালোকক যিবোৰ কথা কৈছোঁ সেই কথাই আত্মা আৰু জীৱন, কিন্তু তোমালোকৰ মাজত কোনো কোনো অবিশ্বাসী আছে। কিয়নো কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শুদাই দিব তাক যীশুৱে আদিৰে পৰা জানি আছিল। তেওঁ আৰু ক'লে, এই নিমিত্তে মই তোমালোকক কৈছিলোঁ, পিতৃৰ পৰা শক্তি দিয়া নহ'লে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। তাৰ পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ গুচি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিলে। এতেকে যীশুৱে বাৰজন পাচনীক ক'লে, তোমালোকেও যাবলৈ ইচ্ছা কৰেনে? চিমন পিতৰে তেওঁক উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে, আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা ইয়াকে আমি বিশ্বাস কৰি জানিছোঁ। যীশুৱে তেওঁলোকক উত্তৰ দিলে, মই তোমালোক বাৰজনক মনোনীত কৰা নাইনে? কিন্তু তোমালোকৰ মাজতো এজন ডিয়াবল বা চয়তান আছে, অবিশ্বাসী। ইস্কাৰিয়াটিয়া চিমনৰ পুত্ৰ যিহুদাৰ বিষয়ে তেওঁ এই কথা ক'লে, কিয়নো বাৰজনৰ মাজৰ যিটোৱে তেওঁক শত্ৰুৰ হাতত শুদাই দিব সেইটোৱেই সি। তো এই অধ্যায়ৰ ভিতৰত এটা কথা আমি চাওঁ যে সদায় মানুহে যীশুখ্ৰীষ্টক বিশ্বাস নকৰে। আগতে বহুত মানুহে শুনিছিলে, আনকি বহুত মানুহে আচৰিত কৰ্ম দেখিছিলে, তথাপি বিশ্বাস কৰা নাই। আৰু এই অধ্যায় ছয় অধ্যায়ত একে বিষয়, মানে একে ঘটনা, ঠিক মানে আগৰ দিনা সব মানুহে আচৰিত হৈ দেখিছিলে যে পাঁচটো সৰু ৰুটিৰ পৰা যীশুখ্ৰীষ্ট যেতিয়া বঙাই দিলে, যেতিয়া মানে বিলাই দিছিলে, 5,000 মানুহক খাইছিল, তৃপ্ত হৈ খাইছিলে। আচৰিত যে সৰু সৰু মানে খাদ্যৰ বা আহাৰৰ পৰা ইমান মানুহে তৃপ্ত হৈ খাব পাৰে। কিন্তু সঁচাকৈ, আৰু এইটো মানে যীশুখ্ৰীষ্টৰ মহিমা, যীশুখ্ৰীষ্টৰ শক্তি বুজাই দিয়ে যে তেওঁ আনকি আহাৰ সৃষ্টি কৰিব পাৰে। যদি ইচ্ছা কৰে সব কিছু ঈশ্বৰৰ কাৰণে সম্ভৱ হয়। মানুহে দেখিছিলে আৰু ভাল পালে, খাবলৈ যেতিয়া পাইছে মানে খুব সুখী হৈ গ'ল। তাৰপিছত পিছদিনা যেতিয়া আকৌ লগ পাইছে যীশুখ্ৰীষ্টক, মানে খুব ফূৰ্তি কৰিছিলোঁ, খুব আনন্দ কৰিছিলোঁ। কিন্তু সেই সময়ত আগতে আমি পঢ়িছিলোঁ যীশুখ্ৰীষ্ট এই অলৌকিক কামৰ মূল অৰ্থ মানে বুজাই দিছিলে, বাঙি পাতি ক'লে যে কাৰণটো হয় অকল সাধাৰণ আহাৰ মানে ইমান গুৰুত্বপূৰ্ণ নহয়। সি এই আহাৰ দিলে, এই ৰুটি বা ফিঠা দিলে যাতে মানুহে বুজিব সিহঁতৰ নিজৰ আত্মিক অৱস্থা, আত্মিক জীৱন, অনন্ত জীৱন ক'ৰ পৰা আহে। ঠিক যেতিয়া আমি যেনে আমি মানে খাদ্য খাওঁ, আমি অলপ শক্তি পাওঁ এদিনৰ বাবে বা 6-7 ঘণ্টাৰ বাবে আমি অলপ মানে শক্তি পাওঁ, কিন্তু অনন্ত জীবন তেনেদৰে এটা স্বৰ্গীয় জীৱনময় আহাৰ আছে, যদি মানুহে খায় সদায়ৰ বাবে জীয়াই থাকিব। আৰু এই আহাৰ কি বস্তু? ক'ৰ পৰা? স্বৰ্গৰ পৰা। যিহুদী মানুহে এই কাহিনী বহুত আগতে শুনিছিলে যে যিহুদী জাতিৰ কাৰণে বচাবলৈ ঈশ্বৰে 40 বছৰৰ বাবে মান্না দিছিলে স্বৰ্গৰ পৰা। কিন্তু যীশু ক'লে এইটো আচল মানে হেৰি স্বৰ্গীয় বস্তু নহয়, সিহঁতে খায়ো মৰিল। যীশু ক'লে মই সঁচাকৈ ঈশ্বৰৰ মান্না হওঁ, মই সঁচাকৈ মানে জীৱনময় আহাৰ হওঁ, যিজনে মোক খায়, মই স্বৰ্গৰ পৰা আহিছোঁ মানুহক বচাবলৈ, আৰু যিজনে মোক খায়, যিজনে মোক গ্ৰহণ কৰে সদায়ৰ বাবে জীয়াই থাকিব, অনন্ত জীৱন পায়। এই কথা শুনি এই সব যিহুদীবিলাকে আৰু আনকি তেওঁৰ নিজৰ শিষ্যৰ ভিতৰত বহুজন বেয়া পাইছিল। কাৰণ দুটা কথা আছে, আকৌ চাওঁ 41 পদত, স্বৰ্গৰ পৰা নম আহাৰ মই, তেওঁ এই কথা কোৱাৰ কাৰণে যিহুদীবিলাকে তেওঁৰ বিষয়ে বুল মাত বা অভিযোগ দিলে। বুল মাত কৰি ক'লে, যোছেফৰ পুতেক যীশু যাৰ মাক বাপেকক আমি জানো, এওঁ সেইজন নহয়নে? তেন্তে স্বৰ্গৰ পৰা নামি আহিছোঁ এই কথা এতিয়া কেনেকৈ কয়? দেখিছোঁ যে মানুহে ভাল পোৱা নাই, ভাবিছিল যে যীশুৰ দেউতা মাক আমি জানো, আমি চিনি পাওঁ, তেওঁৰ চহৰ আমি জানো, তেওঁৰ পৰিচয় আমি জানো, নিশ্চয় তেওঁ স্বৰ্গীয় নহয়, নিশ্চয় সি ঈশ্বৰৰ পৰা নাহিলে বা স্বৰ্গৰ পৰা নামি অহা নাই, সেইকাৰণে মানুহে তেওঁৰ কথা বাদ দিছে, পেলাই দিছে। তাৰপিছত আকৌ চাওঁ 52, তাতে যিহুদীবিলাকে ইজনে সিজনে বাদ বিচাৰ কৰি ক'লে, আমি খাবলৈ এই মানুহে নিজৰ মাংস আমাক কেনেকৈ দিব পাৰে? এই কথা বেয়া পাইছিল এই কথাও, কাৰণ মানুহৰ মাংস খাবলৈ এইটো বহুত মানে বেয়া শুনা। কিন্তু যীশুখ্ৰীষ্টৰ মূল অৰ্থ সিহঁতে বুজি পোৱা নাই। যীশুৰ অৰ্থ কি আছিল? মোৰ মাংস খাব লাগে, মোৰ তেজ পান কৰিব লাগে, মানে কি? মানে তেওঁৰ বলিদান, ক্ৰুচৰ ওপৰত যেতিয়া যীশুখ্ৰীষ্ট মৰিলে, এইটো খ্ৰীষ্টান মানুহৰ মূল মানে আশা, মূল আনন্দ আৰু যীশুৰ মূল প্ৰেম তাতে দেখা যায়। যেতিয়া ক্ৰুচৰ ওপৰত মৰিল, পাপী মানুহৰ পাপ ক্ষমা কৰিবলৈ এটা বলিদান হিচাপে তেওঁ নিজৰ প্ৰাণ দিলে। আমি সঁচাকৈ মানে বা শাৰীৰিকভাৱে আমি নাখাওঁ, কিন্তু আমাৰ মনত আমি গ্ৰহণ কৰোঁ, বিশ্বাসৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ উপহাৰ আমি লওঁ বিশ্বাসত। আৰু এইটো যীশুৰ অৰ্থ আছিল। যদি মানুহে খুব সেইদিন যদি যিহুদীবিলাকে খুব মানে মন দি শুনিলে, গম পালেহেঁতেন তেওঁৰ অৰ্থ কি আছিল। জীৱন মানে জগতক জীৱন দিবলৈ মই মোৰ নিজৰ মাংস দিম, মোৰ নিজৰ শৰীৰ দিম। তেওঁ কোৱা নাই যে মানুহে আচলতে তেওঁৰ তেজ আৰু মাংস খাব। আত্মিকভাৱে তেওঁ কৈছিল যে মোক গ্ৰহণ কৰিব লাগে, মোৰ ওপৰত বিশ্বাস কৰিব লাগে। আৰু সদায় এতিয়া এটা মানে খ্ৰীষ্টান মানুহৰ এটা ৰীতি আছে, প্ৰভুৰ ভোজ। যেতিয়া প্ৰভুৰ ভোজ আমি খাওঁ, কি হৈ আছে? কিছু ৰুটি আৰু কিছু আঙুৰৰ ৰস আমি খাওঁ, যীশুখ্ৰীষ্টৰ শৰীৰ আৰু যীশুখ্ৰীষ্টৰ তেজ মানে সোঁৱৰণ কৰিবলৈ। আমি সাধাৰণ বস্তু খাই আছোঁ, ক্ষমা অনন্ত জীৱন আহাৰ পৰা নাহে, কিন্তু এইটোৰ অৰ্থ, এইটো চিনস্বৰূপে যীশুখ্ৰীষ্টৰ বলিদান বুজাই দিয়ে। কিন্তু মানুহে সেইদিনত বেয়া পাইছিল। আৰু শেষত কি হ'ল? 7 পদত, তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি ক'লে, ই বৰ টান কথা, ইয়াক কোনেই শুনিব পাৰে? টান কথা বুলি ভাবিছিল। এইটো মানে এইটো আমাক কষ্ট দিয়ে, আমনি কৰে, এইটো টান হয়। মানুহে নিশ্চয় সিহঁতে ভাবিছিল এইটো ইমান আমনি লগা যে কোনেও জগতত ভাল নাপাব, যীশুখ্ৰীষ্টৰ মাংস আৰু তেজ খাব লাগে যেন সিহঁতৰ মনত মূৰ্খামি হয়। আৰু শেষত অলপ পিছত কি পদত তাৰ পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিলে। চ' শেষত কি হ'ল, চব মানুহে, চব নহয় কিন্তু বহুত মানুহে, ডাঙৰ ডাঙৰ দলৰ ভিতৰত বহুত মানুহে যীশুখ্ৰীষ্টক এৰি দিলে। সেইদিনৰ পৰা তেওঁৰ লগত যোৱা নাই, সেইদিনৰ পৰা তেওঁৰ শিক্ষা পোৱা নাই, সিদ্ধান্ত লৈছে যে নাই, যীশু অলপ মানে পাগলৰ নিচিনা হৈ আছে, তেওঁৰ কথা আমি নুশুনো আৰু আজিৰ পৰা তেওঁৰ সহায় নালাগে, কচি গ'ল। ত' আমাৰ বিষয় আজি ৰাতি এইটো হয় যে এই মানে টান সময়তে যেতিয়া বহুত মানুহে অবিশ্বাস কৰিলে, যেতিয়া বহুত মানুহে যীশুখ্ৰীষ্টক বেয়া পালে, যীশু নতুন এটা শিক্ষা দিলে, যোহন ছয় অধ্যায়ত কিছু আচৰিত মানে কথা লিখা আছে যে বেলেগ অধ্যায়ত লিখা নাই, যীশুখ্ৰীষ্ট মানুহৰ অবিশ্বাস দেখাৰ বাবে তেওঁ জানে, আৰু আনকি তেওঁৰ নিজৰ শিষ্যবিলাকৰ কাৰণে আৰু আমাৰ উপকাৰৰ বাবে এটা বিশেষ শিক্ষা দিয়ে যে ঈশ্বৰে পৰিত্ৰাণ দিবলৈ মানুহক বাছি লয়। ঈশ্বৰৰ নিজৰ পচন্দ আছে, ঈশ্বৰৰ নিজৰ নিৰ্বাচন আছে। যীশু ক'লে কাৰণ মানুহে সদায় তেওঁক গ্ৰহণ নকৰে, কিয়? কাৰণটো কি? আৰু কিছুমান মানুহে গ্ৰহণ কৰে, কিয়? যীশুখ্ৰীষ্ট মানুহে হয়তো মানে তেওঁক বেয়া পাইছিল, কিন্তু যীশুখ্ৰীষ্ট নিৰাশ পৰা নাই। তেওঁ জানিছিল যে ঈশ্বৰৰ এটা পৰিকল্পনা আছে, ঈশ্বৰৰ পৰিকল্পনা পৰিব নোৱাৰে, ধ্বংস বা নষ্ট হ'ব নোৱাৰে। যিজনে ঈশ্বৰে বাছি ল'লে প্ৰত্যেকজন আহিব আৰু যীশুৰ ওপৰত বিশ্বাস কৰিব, সেইকাৰণে নিৰাশ হ'ব নালাগে। আৰু মই জানো যে সব মানুহে এই কথা মানে শুনা নাই, বা আনকি খ্ৰীষ্টান মানুহে যি বাইবেল পঢ়ে নাজানে বা নুবুজে বা গ্ৰহণ কৰিবলৈ অলপ টান পাব এই কথা, কিন্তু এইটো সঁচ হয়। বহুত মানুহে ভাবে যে মানুহৰ পচন্দ আছে, মানুহে বাছি ল'ব, যদি ছয়তান না ঈশ্বৰক বাছি ল'ব, নিজৰ ইচ্ছা, নিজৰ সিদ্ধান্ত। কিন্তু আচলতে এইটো উল্টা, বাইবলত লিখা আছে ঈশ্বৰৰ সিদ্ধান্ত, ঈশ্বৰৰ পচন্দ মানতকৈ বেছি ডাঙৰ হয়, মানতকৈ প্ৰধান হয়। তো আকৌ আমি চাওঁ, আমি যদি খুব বেগেৰে সব বাক্য পঢ়োঁ আমি বুজি নাপাম, অলপ লাহে লাহে চাব লাগিব। প্ৰথমে 37 পদত যীশু ক'লে, পিতৃয়ে মোক যি যি দিছে সেয়ে সকলোৱে মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতেই বাহিৰ নকৰিম, দূৰ নকৰিম বা পেলাই নিদিম। যীশুখ্ৰীষ্ট কি ক'লে? পিতৃয়ে মোক যি যি দিছে, এইটো বুজাইছে মানুহ, পিতৃ ঈশ্বৰ তেওঁৰ নিজৰ পুত্ৰক মানুহক দিয়ে। দিয়ে মানে কি? আমি যদি পঢ়োঁ এইটো স্পষ্ট, প্ৰত্যেকজন মোৰ ওচৰলৈ আহিব, মোৰ ওচৰলৈ অহা, বাইবলত যীশুলৈ অহা মানে কি? মানে বিশ্বাস কৰা। সদায় যীশু মানুহক মাতি আনে, আহা মোৰ পিছে পিছে আহা, আহা মোৰ অনুগামী হ'ব লাগিব। যীশুৰ ওচৰলৈ অহা বাইবলত অৰ্থ হ'ল বিশ্বাস কৰা। চ' এইটো সঁচ হয় যদি আমি এনেকৈ পঢ়োঁ, এইটো বুজাইছে কি? প্ৰত্যেকজন পিতৃয়ে মোক যি যি দিছে সেই সকলোৱে মোৰ ওপৰত বিশ্বাস কৰিব। কোনে যীশুৰ ওপৰত বিশ্বাস কৰে? ঈশ্বৰৰ পিতৃ ঈশ্বৰৰ নিৰূপিত মানুহ, মনোনীত মানুহ, যিজনে মানে যাক ঈশ্বৰে বাছি ল'লে আগতে, ঈশ্বৰে মানুহক বাছি লয় আৰু যীশুখ্ৰীষ্টৰ হাতত দিয়ে বিশ্বাসী হ'বলৈ, যীশুক গ্ৰহণ কৰিবলৈ। প্রথম পদ ইয়াতে, তারপিছত 39, মোক পটোৱাজনৰ বাঞ্ছা এই যে তেওঁ মোক যি সকলো দিলে তাৰ একোকে নেহেৰুৱাই শেষৰ দিনা যেন তাক তোলো। এইটো বুজাইছে কি, যিজনে ঈশ্বৰক বাছি ল'লে তেওঁৰ ইচ্ছা হ'ল যাতে যীশুখ্ৰীষ্টই উদ্ধাৰ কৰিব আৰু শেষৰ দিনা বিচাৰ দিনা সিহঁতক মানে তুলি নিব স্বৰ্গলৈ, মৃত্যুৰ পৰা নতুনকৈ শক্তি দিব মানে জীৱিত হ'বলৈ, নতুন শৰীৰ পাবলৈ, আৰু যীশুখ্ৰীষ্টই নিজে সিহঁতক লৈ যাব স্বৰ্গত তুলিব। ঈশ্বৰৰ ইচ্ছা এই, ঈশ্বৰৰ ইচ্ছা যে প্ৰত্যেকজন তেওঁৰ মনোনীতৰ ভিতৰত প্ৰত্যেকজন যেন পৰিত্ৰাণ পায় আৰু নৰকলৈ নাযায়। তাৰপিছত 44, মোক পটোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। আকৰ্ষণ কৰা মানে কি, পিতৃ ঈশ্বৰ গোপনকৈ মানুহক টানি আনে যাতে তেওঁ লাহে লাহে বা আনকি খুব বেগেৰে বাইবলৰ কথা বুজিব, যীশুখ্ৰীষ্টৰ মানে শিষ্য হ'বলৈ আগ্ৰহী হৈ যাব আৰু শেষত যেন বিশ্বাস কৰিব। পিতৃয়ে কাম কৰি আছে, মানুহক টানে, মানে আৰু স্পষ্ট এটা অনুবাদ হ'ব টানে, আকৰ্ষণ কৰে। পিতৃ ঈশ্বৰে এই কাম সদায় কৈ আছে, আনকি আমি যেতিয়া গম নাপাওঁ। তাৰপিছত 45, তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হ'ব বুলি বাবাদীসকলৰ পুস্তকত লিখা আছে, পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে বা মোৰ ওপৰত বিশ্বাস কৰে। তো এইটো মানে কি, এইটো মানে এই কথা মানে বহুত আগতে পুৰণি নিয়মত এটা বাণী আছিল যে ঈশ্বৰে মানুহক শিকাই দিব, আৰু যীশু ক'লে যিজনে এই শিক্ষা পায় নিশ্চয় বিশ্বাস কৰিব, কোনো উপায় নাই যে তেওঁলোকে মোক ভাল নাপাব, যদি ঈশ্বৰৰ মাত শুনে নিশ্চয় বিশ্বাস কৰিব, নিশ্চয় মোৰ ওচৰলৈ আহে, নিশ্চয় মোৰ কথা বেয়া নাপাব। সব যিহুদীবিলাকে সেইদিনা মানে তৰ্ক বিতৰ্ক কৰি আছে, অভিযোগ দি আছে যে এই কথা আমি কেনেকৈ বিশ্বাস কৰোঁ, তেওঁ স্বৰ্গৰ পৰা তেওঁৰ মাংস আৰু তেজ আমি খাব লাগে, মানুহে বেয়া পাইছিল। আৰু যীশু ক'লে মূল কাৰণটো হ'ল যে সিহঁতে ঈশ্বৰৰ পৰা শিক্ষা পোৱা নাই, সিহঁতে ঈশ্বৰৰ মাত শুনা নাই, শুনিলে নিশ্চয় আহিলেহেঁতেন কিন্তু শুনা নাই। আৰু তাৰপিছত 65 পদত লিখাছে, তেওঁ আৰু ক'লে, এই নিমিত্তে মই তোমালোকক কৈছিলোঁ, পিতৃৰ পৰা শক্তি দিয়া নহ'লে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। প্ৰথমবাৰ তেওঁ ক'লে আকৰ্ষণ নকৰিলে, কিন্তু ইয়াতে লিখা আছে শক্তি নিদিলে, শক্তি দিয়া বা ক্ষমতা দিয়া বা আনকি অনুমতি দিয়া এটা অনুবাদ হ'ব পাৰে। ঈশ্বৰে, পিতৃ ঈশ্বৰে যেতিয়া মানুহে যীশুৰ বিষয় শুনে যে আপোনালোকে বহি আছে, আপোনালোকে আজি ৰাতি বাইবলৰ কথা শুনি আছে, ঈশ্বৰে যদি শক্তি দিয়ে, যদি অনুমতি দিয়ে, যদি ক্ষমতা দিয়ে, আপুনি বিশ্বাস কৰিব পাৰে, নিদিলে উপায় নাই, নিদিলে আপুনি নিশ্চয় খেলিমেলি হৈ থাকিব, মানে মনত আপুনি নিশ্চয় নুবুজিব, আপুনি নিশ্চয় পাপ ল'ব, পাপ মানে পচন্দ কৰিব। অকল যেতিয়া পিতৃ ঈশ্বৰ কাম কৰি আছে আমাৰ অন্তৰত, এই সুযোগ আমি পাওঁ পাপৰ পৰা ওলাই আহিবলৈ। আৰু শেষত 70, যীশুৱে তেওঁলোকক উত্তৰ দিলে, মই তোমালোক 12 জনক মনোনীত কৰা নাইনে? তেওঁ আনকি নিজৰ শিষ্যবিলাকক মানে মানে হেৰি কৈ আছে যে মনত ৰাখা, পাহৰি নাযাবা, মই তোমালোকক বাছি ল'লোঁ, মনোনীত কৰিলোঁ, তোমালোকে মোক বাছি লোৱা নাই। মোৰ ইচ্ছা আছিল যে তোমালোকে আহিব, তোমালোকৰ ইচ্ছা নাছিলে। আৰু এইটো সঁচা, যেতিয়া বাইবল পঢ়োঁ, এই বাৰজন যীশুখ্ৰীষ্টৰ ইচ্ছাৰ কাৰণে আহিছিলে, নিজৰ ইচ্ছাৰ কাৰণে নহয়, যীশুৰ ইচ্ছা প্ৰধান আছিল। আৰু সঁচাকৈ যদি গোটেই বাইবেল আমি পঢ়োঁ, বাইবেল এই শিক্ষাৰ মানে পূৰ্ণ হয়। ঈশ্বৰৰ পচন্দ আছে, ঈশ্বৰৰ নিৰ্বাচন আছে, ঈশ্বৰৰ পৰিকল্পনা আছে, কোনে পৰিত্ৰাণ পাব আৰু নাপাব। ঈশ্বৰে সব জানে আৰু ঈশ্বৰৰ সিদ্ধান্ত ডাঙৰ হয়। বহুত বেলেগ বেলেগ বাইবেল পদ আছে, হয়তো আপোনাৰ কাৰণে এইটো নতুন শিক্ষা হয়, কিন্তু এইটো সঁচ হয় আৰু এইটো বেয়া নহয়। মই চেষ্টা কৰিম আজি ৰাতি যাতে সব মানুহে বুজিব, যাতে আপোনালোকে বিশ্বাস কৰিব যে ঈশ্বৰে তেনেদৰে কাম কৰে। আৰু কিয় আৰু কেনেকুৱা? আচ্ছা, আৰু দুটা বাইবেল পদ আছে, যোহন 15:16 একে কথা যিশু ক'লে, তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ, আৰু তোমালোকে যেন গৈ ফলবন্ত হোৱা আৰু তোমালোকৰ ফল যেন থাকে, আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিব তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলোঁ আৰু নিৰূপণ কৰিলোঁ। এইটো যীশুখ্ৰীষ্টৰ ইচ্ছা আছিল। আন এটা পদ, এটা খুব আচৰিত বাইবলৰ বাক্য, ইফিচিয়া 1:4 3-4 লিখা আছে, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য, আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ, এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদ কৰিলে। আমেন। কি লিখা আছে? সৃষ্টি কৰাৰ আগতে ঈশ্বৰে আমাক মনোনীত কৰিলে। যিজনে উদ্ধাৰ পায়, যিজনে মুক্তি পায়, যিজনে যীশুৰ ওপৰত বিশ্বাস কৰে, এই কাম কিয় হৈছে, কিয় ঘটিছে, মানুহে মানে কিয় যীশুখ্ৰীষ্টক বিশ্বাস কৰে? কাৰণ সৃষ্টি কৰাৰ আগতে, পৃথিৱী হোৱাৰ আগতে ঈশ্বৰৰ পৰিকল্পনা আছিল, যাতে মই, যাতে তেওঁ যি যি সৃষ্টি কৰিব, তেওঁ যি যি মানে কাম কৰিব, আৰু আনকি যিজনে তেওঁৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰিব, সব পৰিকল্পনা কৰা হৈছে, সব লিখিছিলে ঈশ্বৰৰ পুস্তকত। এইটো ঈশ্বৰৰ নিৰ্বাচন, এইটো ঈশ্বৰৰ পচন্দ, ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰে মানুহক বাছি লয়। আচলতে বহুত বেলেগ বেলেগ বাইবেল পদ আছে, কিন্তু আমাৰ সময় নাই সব পঢ়িবলৈ। নিশ্চয় আপুনি যদি মানে আপোনাৰ যদি পঢ়াৰ ইচ্ছা আছে, এইটো আৰু জাগাত দেখা যায়, ৰোমিয়া 8:9, ইফিচিয়া 1:2, আনকি যোহন 1:3-10, বহুবাৰ বেলেগ বেলেগ জাগাতে লিখা আছে যে ঈশ্বৰৰ নিজৰ পচন্দ আছে, ঈশ্বৰৰ নিজৰ পৰিকল্পনা আৰু ইচ্ছা। ঠিক যেন ধৰক আমি সৰু সৰু মানুহৰ নিচিনা, পুতলৰ নিচিনা, আৰু যি মানে জোহন 6 অধ্যায়ত আমি কি পঢ়িছিলোঁ, ঈশ্বৰে যীশুখ্ৰীষ্টক মানুহক দিয়ে, তেওঁৰ হাতৰ পৰা যীশুখ্ৰীষ্টৰ হাতলৈ মানুহক দিয়ে। আমি সৰু হৈ আছোঁ, ঈশ্বৰ ডাঙৰ হয়। মানুহৰ মন, মানুহৰ ইচ্ছা, মানুহৰ শক্তি প্ৰধান নহয়, ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ ৰাজ্য, ঈশ্বৰৰ শক্তি প্ৰধান হয়। ঠিক যেন ঈশ্বৰৰ হাতত এটা ডাঙৰ কিতাপ আছে, আনকি বাইবলত লিখা আছে যে এই কিতাপৰ নাম হ'ল মেৰ পোৱালীৰ কিতাপ, মেৰ পোৱালীৰ হেৰি জীৱনৰ কিতাপ। এই কিতাপত কি লিখা আছে, চব মানুহৰ নাম যি বিশ্বাস কৰিব। সৃষ্টি কৰাৰ আগতে, এই জগত সৃষ্টি কৰাৰ আগতে ঈশ্বৰে এই কিতাপ লিখিছিলে, মানে কোনে কোনে বিশ্বাস কৰিব, কোনে কোনে পাপ পেলাই দিব আৰু যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিব। সেইকাৰণে যীশুখ্ৰীষ্ট মানে ভয় খোৱা নাই, ঠিক আছে আজি মানুহে মোক বিশ্বাস নকৰে, মোৰ কথা ভাল নাপায়, মোৰ শিক্ষা গ্ৰহণ নকৰে, কিন্তু যীশু ক'লে যে প্ৰত্যেকজন ঈশ্বৰৰ মনোনীতজন প্ৰত্যেক আহিব। তো প্ৰশ্নটো হ'ল যে এইটো ন্যায় নেকি, এইটো ঠিক নে এইটো বেয়া কাম? ঈশ্বৰে যদি কৰে এইটো ভাল হ'ব নে বেয়া হ'ব? বহুত মানুহে আনকি মোৰ নিজৰ জীৱনত, মোৰ বহুত মানে বন্ধু বান্ধৱী পৰিয়ালৰ ভিতৰত, আনকি মোৰ স্কুলত কলেজত বহুত মানুহে যেতিয়া এনেদৰে বাইবেল পদ পঢ়ে খুব মানে খং কৰে, খুব বেয়া পায় যে ঈশ্বৰে মানুহক বাছি লয়, এইটো ঠিক নহ'ব, ঈশ্বৰৰ অধিকাৰ নাই। মানুহে ভাবে যে চব মানুহৰ কাৰণে একে সুযোগ আছে, একে দয়া আছে, আৰু যদি মানুহক, যদি ঈশ্বৰে মানুহক পচন্দ কৰে এইটো ঈশ্বৰৰ ভুল, ঈশ্বৰৰ পাপ কামৰ নিচিনা। কিন্তু মই কওঁ এইটো আচলতে এটা মানে পাপ আচৰণৰ চিন্তা, এই কথা বাইবলৰ পৰা নাহে। বাইবলত লিখা আছে যে ঈশ্বৰ ওপৰত হয়, আমি ঈশ্বৰৰ তলত, আমি সদায় ঈশ্বৰৰ তলত হৈ আছোঁ। আমি সদায় ঈশ্বৰৰ তলত হৈ আছোঁ, চৰি অলপ ডিষ্ট্ৰেকশ্যন হৈ আছে। আচ্ছা আকৌ প্ৰাৰ্থনা কৰোঁ, প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যাতে এই সময় তোমাৰ বাক্য আমাৰ মনত স্পষ্ট হ'ব। প্ৰভু মই প্ৰাৰ্থনা কৰোঁ, মই ইচ্ছা কৰোঁ যাতে আমি ভালকৈ মন দি শুনিব পাৰোঁ, আমাক সহায় কৰা প্ৰভু, আনকি মোক সহায় কৰা, যীশুখ্ৰীষ্টৰ নামত আমেন। মই জানো যে মানুহে এই শিক্ষা ভাল নাপায়, মানুহে ক'ব যে ঈশ্বৰে চব মানুহক একে সুযোগ দিব লাগিব, কিন্তু বাইবলত ঈশ্বৰ সদায় আমাৰ ৰজাৰ নিচিনা আমাৰ ওপৰত হয়, আমাৰ ওপৰত থাকে, আৰু এইটো আমাৰ উপকাৰৰ বাবে যাতে আমি মানে হেৰি সোঁৱৰণ কৰোঁ, যাতে আমি মনত ৰাখোঁ যে আমি সৰু হৈ আছোঁ, আমি চব কাম কৰিব নোৱাৰোঁ, আমাৰ চব শক্তি নাই। আনকি যেতিয়া আমাৰ ইচ্ছা থাকে বহুবাৰ দুৰ্বল হোৱাৰ বাবে, পাপ স্বভাৱ থকাৰ বাবে আমাৰ ইচ্ছা পৰিব। আনকি কিছুমান মানুহে যদি গৰ্ব কৰে যে মই পাপ এৰি দিব পাৰোঁ, অলপ দিনৰ পিছত দেখিব, বুজিব যে সিহঁতৰ শক্তি নাই পাপ এৰি দিবলৈ, ছয়তান আৰু পাপ আমাৰ ওপৰত হৈ আছে। আৰু এইটো ন্যায় আৰু এইটো ঠিক হয়, কাৰণ ঈশ্বৰে যদি ইচ্ছা কৰিলে যাতে চব মানুহক নৰকলৈ যাব, তেওঁ কৰিব পাৰে, পঠাব পাৰে, আৰু স্বৰ্গত কোনেও ঈশ্বৰক অভিযোগ দিব নিদিব, কোনেও ঈশ্বৰক বেয়া নাম নক'ব। মানুহে চব স্বৰ্গদূত জানে যে আমি সকলো পাপী হৈ আছোঁ, আমি যদি কওঁ যে নাই মোৰ সুযোগ আছে, মোৰ সুযোগ নিশ্চয় থাকিব লাগিব স্বৰ্গলৈ যাবলৈ, মোৰ কাৰণে দয়া থাকিব লাগিব স্বৰ্গলৈ যাবলৈ। আমাৰ নিজৰ অৱস্থা আমি বুজি নাপাওঁ, আমি পাপী। যদি ঈশ্বৰে বাছি লয়, যদি ঈশ্বৰে সিদ্ধান্ত লয় যে সব জগতত নৰকলৈ যাব, তেনেহ'লে এইটো ন্যায় বিচাৰ। আমাৰ পাপ থকাৰ বাবে আমি বাহানা দিব নোৱাৰোঁ, আমি ঈশ্বৰৰ লগত খং কৰিব নোৱাৰোঁ। যিজনে ঈশ্বৰক বাছি লয় শাস্তি দিবলৈ বা পৰিত্ৰাণ দিবলৈ, তেওঁৰ ইচ্ছা হয় আৰু তেওঁৰ ইচ্ছা চলিব, আৰু আমি বেয়া পাব নালাগে। ঈশ্বৰৰ শাস্তি ন্যায় হয় আৰু ঈশ্বৰৰ পৰিত্ৰাণ মানে দয়ালু হয়, প্ৰেমময় হয়। কিন্তু এই দুটা কাম বাইবলত লিখা আছে, এই দুটা কাম নিশ্চয় আহিব, ঈশ্বৰৰ প্ৰেম আৰু ঈশ্বৰৰ ক্ৰোধ। আৰু এইটো ন্যায় আৰু ঠিক হয়, আন এটা কাৰণ আছে, কাৰণ ঈশ্বৰৰ ইচ্ছা নাথাকিলে, ঈশ্বৰৰ আকৰ্ষণ কৰা কামটো বা মানে টানি আনি কামটো নাথাকিলে, কোনেও কেতিয়াও খ্ৰীষ্টান নহ'ব, খ্ৰীষ্টান হৈ নাযাব। বুজিব লাগিব আমাৰ অৱস্থা কি, আমি একেবাৰে পাপত আছোঁ, আমি একেবাৰে পাপত ডুবি আছোঁ, আমাৰ শক্তি নাই, আমাৰ ধাৰ্মিকতা নাই। মানুহে যদি নিজৰ ইচ্ছাৰ অনুসাৰে, মানুহে যদি নিজৰ শক্তি অনুসাৰে যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিব লাগিব, নাহিব, কেতিয়াও নহ'ব। অকল এটা উপায় আছে, যদি স্বৰ্গৰ পৰা ঈশ্বৰৰ দয়া আহে আৰু মানুহক ধৰে, মানুহক বুজাই দিয়ে, মানুহক শিকাই দিয়ে। কিছুমান মানুহে ক'ব যে ঈশ্বৰে মানে কাকো জোৰ নকৰে, কিন্তু বাইবলত এইটো মিছা। বাইবলত লিখা আছে ঈশ্বৰে যদি আমাক জোৰ নকৰে, সকলোৱে পাপ পচন্দ কৰিব, সকলোৱে নৰকলৈ যাব। আচলতে ঈশ্বৰৰ দয়া খুব জোৰ কৰে, ঈশ্বৰৰ দয়া আমাক খুব বুজাই দিয়ে। আনকি যেতিয়া আমি গম নাপাওঁ, যেতিয়া আমি ভাল নাপাওঁ, ঈশ্বৰে মানুহক বুজাই দিয়ে আৰু উদ্ধাৰ কৰে। বুজিব লাগিব যে যীশুখ্ৰীষ্ট নিশ্চয় সব মানুহক নিমন্ত্ৰণ কৰে, সব মানুহৰ কাৰণে মানে প্ৰেম আছে যীশুখ্ৰীষ্টৰ, আৰু তেওঁৰ ইচ্ছা আছিল যাতে সবে নৰকলৈ নাযায়। কিন্তু যীশুখ্ৰীষ্টই যেতিয়া এই প্ৰস্তাৱ দিয়ে, যেতিয়া মানে এই নিমন্ত্ৰণ দিয়ে, ঠিক যেন এজন মানুহ সাগৰত মৰি আছে, ডুবি আছে, আৰু আমি মানে জাহাজত চাই আছোঁ, এই মানুহজন নিশ্চয় ডুবি মৰিব, এজন মানুহ, এজন উদ্ধাৰকৰ্তা আহে আৰু এটা মানে লাইফ প্ৰিজাৰ্ভাৰ বস্তু ঢলিয়াই দিয়ে যাতে সি ধৰিব পাৰে, যাতে সি বাচিব পাৰে। কিন্তু পাপী মানুহক কি কৰে, যেতিয়া পায় এইটো মানে এৰি দিয়ে, পেলাই দিয়ে। পাপ ঠিক তেনেদৰে মানুহৰ স্বভাৱত, মানুহৰ মনত সোমাইছে। আনকি যেতিয়া ঈশ্বৰ নিমন্ত্ৰণ দিয়ে, মানুহক নোখোজে, মানুহে নোখোজে, মানুহে ঈশ্বৰৰ নিমন্ত্ৰণ পেলাই দিয়ে। তো এইটো ঠিক আৰু ন্যায় হয়, কাৰণ এই দয়া, এই বিশেষ দয়া নাথাকিলে, যদি ঈশ্বৰে মানুহক মনোনীত কৰা নাই, কোনেও তেওঁৰ ওচৰলৈ নাহিব, নাহিলেহেঁতেন। বেলেগ প্ৰশ্ন, ঈশ্বৰে যদি সঁচা হয়, ঈশ্বৰে মানুহক, সব মানুহক প্ৰেম কৰেনে? বাইবলত লিখাছে যে ঈশ্বৰৰ প্ৰেম সব মানুহৰ কাৰণে, কিন্তু মনত ৰাখক যে সকলোকে ঈশ্বৰে প্ৰেম কৰে, কিন্তু ঈশ্বৰৰ প্ৰেম আৰু ঈশ্বৰৰ দয়া সব মানুহৰ ওপৰত মানে একে নহয়, একে পৰিমাণ নহয়। ঈশ্বৰে যদি অলপ দয়া দিয়ে, তেওঁ মানে দয়াময় হয়, কিন্তু কিছুমান মানুহৰ বাবে ঈশ্বৰে আৰু বিশেষ সুযোগ, আৰু বিশেষ জ্ঞান, আৰু বিশেষ দয়া দিয়ে বুজিবলৈ, পৰিত্ৰাণ পাবলৈ। আচ্ছা, আন এটা প্ৰশ্ন, ঈশ্বৰে যদি সঁচাকৈ, পিতৃ ঈশ্বৰ যদি সঁচাকৈ মানুহক বাছি লয়, পৰিত্ৰাণ দিবলৈ, মুক্তি দিবলৈ, তেওঁ মানে কাক বাছি ল'ব, শক্তিশালীজনক, জ্ঞানী মানুহক, বাইবেলত কি লিখা আছে, মানুহে প্ৰায় এই বিষয়ত ঠিক ইয়াতে ভুল কৰে, ভাবে যে মই যদি খ্ৰীষ্টান হ'লোঁ, মই যদি খ্ৰীষ্টান হৈ গ'লোঁ তেনেহ'লে নিশ্চয় মোৰ, আৰু যদি ঈশ্বৰে মোক বাছি ল'লে তেনেহ'লে নিশ্চয় কাৰণটো আছিল যে মই বেলেগ মানুহতকৈ ভাল হয় আৰু জ্ঞানী আৰু টেঙৰ হয়, সেইকাৰণে ঈশ্বৰে মোক চালে আৰু মোক পচন্দ কৰিছিলে। এনে নহ'ব। আচ্ছা পঢ়িব লাগিব, প্ৰথম কৰিন্থিয়া 1 অধ্যায়, প্ৰথম কৰিন্থিয়া 1 অধ্যায় 27 পদ। কিন্তু ঈশ্বৰে জ্ঞানবন্তক লাজ দিবলৈ জগতৰ মূৰ্খতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে, আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুৰ্বলতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে। কি লিখা আছে? লিখা আছে যে ঈশ্বৰে কাক পচন্দ কৰিছিলে, ঈশ্বৰৰ নিৰ্বাচনত মানে কোনে দয়া পাইছে, একদম অধম মানুহ, একদম অধম পাপী, যাৰ জ্ঞান নাছিল, যাৰ শক্তি নাছিল, দুৰ্বল, এই থলত থকা অৱস্থা, তুচ্ছ কৰা অৱস্থা ঈশ্বৰে চায় আৰু দয়া দিয়ে। এইটো জগতৰ ঠিক বিপৰীত। জগতৰ ভিতৰত চবেই মানে কাক পচন্দ কৰিব, যি ধনী হয়, ধনী মানুহক, ডাঙৰ মানুহক, শিক্ষিত মানুহক। কিন্তু ঈশ্বৰৰ চিন্তা উল্টা, উল্টা কয় ঈশ্বৰে তলৰ পৰা মানে একদম লেতেৰা মানুহ, একদম অসহায় মানুহ ঈশ্বৰে চায়, প্ৰেম কৰে আৰু বেছিকৈ দয়া দিয়ে। মনত ৰাখিব লাগিব যে প্ৰথম বিশ্বাসীজন, যীশুখ্ৰীষ্টৰ প্ৰথম অনুগামী, প্ৰথম শিষ্যবিলাক কোন আছিল, ক'ৰ পৰা আহিছিল? মাছমৰীয়া। মাছমৰীয়া কাম মানে শিক্ষিত নহয়, জাষ্ট বাহিৰত যায় বা হেৰি জাহাজত যায় মাছ ধৰিবলৈ। এইটো ডাঙৰ পদ নহয়, এইটো ডাঙৰ চাকৰি নহয়। আৰু তাৰ বাহিৰত কৰতোলা, কৰতোলাক চবে ঘীন কৰিছিল। আৰু তাৰ বাহিৰত বেচ্যা তিৰোতা, বেচ্যা তিৰোতা প্ৰায় বিশ্বাস কৰিছিলে যীশুৰ ওপৰত। এইটো যীশুখ্ৰীষ্টৰ দল, যীশুখ্ৰীষ্টৰ বন্ধু কোন আছিল? চব শিক্ষিত মানুহ, চব ডাঙৰ মানুহ, চব ধনী মানুহ, চব জ্ঞানী মানুহ ঈশ্বৰে মনোনীত কৰা নাই, ঈশ্বৰে বাছি লোৱা নাই, একদম তলত সমাজ মানে সমাজত যি যি মানুহ ঘিনলগীয়া আছিল ঈশ্বৰে প্ৰায় বাছি ল'লে। তো আমি ভুল কৰিব নালাগে, ঈশ্বৰৰ দয়া আচলতে ভাল হয়। আচ্ছা আন এটা প্ৰশ্ন, যদি জোহন 6-ত এই শিক্ষা আমি পাওঁ যে ঈশ্বৰৰ পচন্দ চলিব, ঈশ্বৰৰ পচন্দ প্ৰদান হয়, তেনেহ'লে আমি মানে গম পাব পাৰোঁ নেকি আমাৰ নিজৰ অৱস্থা, আমি যদি মনোনীত না আমি যদি হেৰুৱা, আমি যদি সদায়ৰ বাবে যীশুৰ পৰা দূৰত থাকিম না এদিন আমি স্বৰ্গলৈ যাম, আমি গম পাব পাৰোঁ নেকি? মই ক'ম যে বাইবেলৰ ভিতৰত অকল এটা উপায় আছে। ঈশ্বৰে জানে আদিৰ পৰা, সৃষ্টি কৰাৰ আগত ঈশ্বৰে মানুহৰ মানে শেষ অৱস্থা স্বৰ্গত বা নৰকত ঈশ্বৰে জানে আৰু পৰিকল্পনা কৰিছিল। কিন্তু মানুহৰ বাবে অকল এটা উপায় আছে গম পাবলৈ, জানিবলৈ, আৰু এইটো হ'ল বিশ্বাস কৰা। যেতিয়া মানুহে যীশুৰ ওপৰত বিশ্বাস কৰে, বিশ্বাসী হৈ যায়, উদ্ধাৰ পায়, ক্ষমা পায়, সেই সময়ত তেতিয়া সি গম পাব যে মই মনোনীত হৈ আছোঁ। বিশ্বাস কৰাৰ আগত আমি ক'ব নোৱাৰোঁ যে ঈশ্বৰে মোক বাছি ল'লে নিশ্চয়, বা ঈশ্বৰে মোক বাছি লোৱা নাই, মোক উদ্ধাৰ নকৰিব। কিছুমান মানুহে নিজকে অলপ ডাঙৰ বুলি ভাবে, যেতিয়া শুনে যে ঈশ্বৰৰ পৰিকল্পনা আছে নিশ্চয় ভাবে যে মই তেওঁৰ ৰাজ্যত থাকিম, মই নিশ্চয় তেওঁৰ দয়া পাম। কিন্তু এইটো ভুল হ'ব পাৰে। আৰু কিছুমান মানুহে নিজকে বেয়া পায় আৰু ক'ব যে মানে মই, মোৰ বাবে সুযোগ নাই, ঈশ্বৰে বহুত আগতে মোক এৰি দিছে, মোক মাতা নাই, মোক বুজাই দিয়া নাই। মানুহে তেনেদৰে ক'ব নোৱাৰে। যিজনে নিজকে নিজৰ অৱস্থা অলপ মানে সন্দেহ কৰে আৰু ভয় কৰে যে হয়তো মোক ঈশ্বৰে বাছি লোৱা নাই, সেইজনৰ বাবে সুযোগ আছে বিশ্বাস কৰিব। বিশ্বাস কৰিলে চব ঠিক হৈ যাব, সেইটো দেখা যাব যে আপুনি সঁচাকৈ ঈশ্বৰৰ সন্ধান হয়। ঠিক এটা দৰ্জাৰ নিচিনা, দৰ্জাৰ মানে আগত লিখা আছে এটা নিমন্ত্ৰণ, চবে আহা। কিন্তু যিজনে প্ৰৱেশ কৰে দৰ্জাৰ পিছফালে লিখা আছে, মানে বাহিৰৰ পৰা মানুহে চাব নোৱাৰে, কিন্তু যেতিয়া সোমায় চাব পাৰে, মনোনীত মনোনীত, চবে আহা, কিন্তু ভিতৰত দেখিব মনোনীত। ঈশ্বৰৰ ৰাজ্য তেনেদৰে চলে। তো তেনেহ'লে ঈশ্বৰৰ, পিতৃ ঈশ্বৰৰ কাম যেতিয়া আকৰ্ষণ কৰে, যেতিয়া টানি মানে লৈ আহে যীশুৰ ওচৰলৈ, এইটো গোপন হয়। গম নোপোৱাকৈ ঈশ্বৰে আমাৰ অন্তৰত কাম কৰে, বুজিবলৈ বিশ্বাস কৰিবলৈ। কিছুমান মানুহে বাইবেল পঢ়ে, দিনে দিনে পঢ়ে আৰু একো জ্ঞান জয়লাভ কৰা নাই, আৰু কিছুমান মানুহে যেতিয়া পঢ়ে ঠিক যেন মানে গোপনকৈ ভিতৰত ঈশ্বৰে বুজাই দি আছে, ঈশ্বৰে আকৰ্ষণ কৰি আছে, ঈশ্বৰে শিকাই দি আছে, আৰু লাহে লাহে সেই মানুহজন যীশুৰ ওচৰলৈ আহে, তেওঁৰ ওপৰত বিশ্বাস কৰিব। মই ভাবোঁ যে পিতৰ এই প্ৰধান পাচনি শিশু, তেওঁ আচলতে যেতিয়া পিতৃ ঈশ্বৰে তেওঁক টানিছিলে, সি গম পোৱা নাই। মই ভাবোঁ যে বোধহয় সি ভাবিছিলে যে মই যীশুৰ কথা শুনি আছোঁ, মই যীশুৰ কথা ভাল পালোঁ, মই মানে যীশুৰ অনুগামী হ'ব বিচাৰোঁ, নিজৰ ইচ্ছা যেন বুলি ভাবে। কিন্তু গোপন কয় এইটো তেওঁৰ ইচ্ছাৰ নহয়, এইটো ঈশ্বৰৰ ইচ্ছা। মানুহৰ ইচ্ছা আছে, কিন্তু ঈশ্বৰৰ ইচ্ছা প্ৰধান, গোপন আৰু ডাঙৰ হয়। বহুত মানুহে যেতিয়া নিজৰ কাহিনী কয়, খ্ৰীষ্টান মানুহ, মানুহে সুধিব যে আপুনি কেনেকৈ খ্ৰীষ্টান হৈ গ'ল। আচ্ছা, নিজৰ কাহিনী কম, ক'ব চব বিস্তাৰিত এনে এনে হৈ আছিলে, আৰু মই ঈশ্বৰক খুব মানে সন্ধান কৰিছিলে, খুব বিচাৰিছিলে, খুব মাতিছিলে, শেষত মই পালোঁ। কিন্তু খ্ৰীষ্টান হোৱাৰ পিছত, অলপ দিন যোৱাৰ পিছত, সিহঁতে বুজিব যে আচলতে মই বিচৰা নাই, ঈশ্বৰে মোক বিচাৰিছিলে, গোপনকৈ তেওঁ মোক নিমন্ত্ৰণ কৰি নিলে, আৰু সেইকাৰণে মই তেওঁক বিচাৰিলোঁ। তেওঁৰ প্ৰেম প্ৰথম হয়, আমি তেওঁক প্ৰেম কৰা নাই, কোনেও ঈশ্বৰক প্ৰেম কৰা নাই, কিন্তু তেওঁৰ প্ৰেম থকাৰ বাবে আমাৰ প্ৰেম উঠে তেওঁৰ বাবে, তেওঁক গ্ৰহণ কৰিবলৈ। আচ্ছা, এটা এটা কথা, এই চব ই বিষয় যদি সঁচা হয়, তেনেহ'লে মানুহে জাষ্ট এনে এলেহুৱা থাকিবনে? এলেহুৱা থাকিব নালাগে, কাৰণ ঈশ্বৰৰ পৰিকল্পনা আছে, কিন্তু আমাৰ দায়িত্ব আছে, আৰু এই দুটা, ঈশ্বৰৰ ৰাজত্বতা, ঈশ্বৰৰ নিৰ্বাচন আৰু মানুহৰ দায়িত্ব, সদায় একেলগে যায়। আচলতে প্ৰচাৰকৰ কাৰণে যীশুৰ নিচিনা বা মোৰ নিচিনা বা যিজনে বাইবেলৰ কথা প্ৰচাৰ কৰে বন্ধুৰ লগত বা পৰিয়ালৰ লগত যেতিয়া মানে কৈ দিয়ে, এইটো আমাক খুব উৎসাহ কৰে। কাৰণটো কি? কাৰণ যদি আজি মানুহে আমাক বিশ্বাস কৰা নাই, কালি হ'ব পাৰে ঈশ্বৰৰ ৰাজ্য গজিব, ঈশ্বৰৰ ৰাজ্য বাঢ়িব। বাইবেলত লিখা আছে যে এদিন চব জাতি, চব দেশৰ পৰা বিশ্বাসী মানুহে আহিব যীশুখ্ৰীষ্টক আৰু তেওঁৰ তেজ ল'বলৈ, বিশ্বাস কৰিবলৈ। যদি আমি ৰাস্তাত গৈ বা পাৰ্কত গৈ বা চাৰ্চত আমি প্ৰচাৰ কৰোঁ আৰু মানুহে ভাল পোৱা নাই, এই কথা মই বাদ দিওঁ, এই কথা নালাগে, এইটো মূৰ্খামি, আৰু হাঁহে মই বেয়া পাব নালাগে, কাৰণ ঈশ্বৰৰ নিশ্চয় ঈশ্বৰে বাইবলত লিখা আছে যে কেইজন মানুহ ঈশ্বৰে নিৰূপণ কৰিছিলে, মনোনীত কৰিছিলে, মই জানো এইটো হৈ যাব। আৰু বিশ্বাসীৰ কাৰণে এইটো আমাক উৎসাহ কৰে, কাৰণ ঠিক ফিটুৰ নিচিনা যেতিয়া আমাৰ পাল আহে, যিচু তেওঁক সুধিছিলে তুমিও গচি যাবা নেকি, পিতৰে কি ক'লে যে কাৰ ওচৰলৈ যাম, তোমাৰ বাহিৰত অনন্ত জীৱন জীৱনৰ কথা নাই, তোমাৰ নিচিনা মানুহে শিক্ষা দিয়া নাই। ঠিক পিতৰ নিচিনা আমি গম পাইছোঁ যে ঈশ্বৰে আমাক শিকাই দিলে, ঈশ্বৰে আমাক দয়া দিলে, ঈশ্বৰে আমাক হেৰি নতুন মন নতুন প্ৰাণ দিলে, আমাক আকৰ্ষণ কৰিছিলে। আমি যদি যীশুক ত্যাগ কৰোঁ আমি কাৰ ওচৰলৈ যাম, আন কোনো উদ্ধাৰকৰ্তা নাই জগতত। সেইকাৰণে আমিও উৎসাহ পাওঁ যে নাই, আমি মনোনীত, আমি ঈশ্বৰৰ সন্তান, আমি কেতিয়াও ঈশ্বৰক ত্যাগ নকৰিম। আনকি যদি সব মানুহে গচি যাব, যদি সব মানুহে মোক এৰি দিয়ে, যীশুখ্ৰীষ্টক এৰি দিয়ে, মই বিশ্বাস কৰোঁ, মই প্ৰাৰ্থনা কৰি থাকোঁ, তেওঁৰ পৰিকল্পনা স্থাপন হৈ যাব, তেওঁৰ ৰাজ্য স্থাপন হৈ যাব। আৰু মই ক'ম যে আপুনি যদি খ্ৰীষ্টান নহয়, আপুনি যদি বিশ্বাস কৰা নাই, এই শিক্ষা যেতিয়া শুনে কি চিন্তা কৰিব লাগে? চিন্তা কৰিব লাগে যে মই ৰখি নাথাকোঁ, মই জাষ্ট এনেই নবহোঁ, আপোনাৰ দায়িত্ব আছে। হয়, ঈশ্বৰৰ গোপন পৰিকল্পনা আছে কোনে পাব কোনে নাপাব, কিন্তু আপুনি কেতিয়াও গম নাপাব। অকলেতো উপায় আছে, যদি এই দৰজাৰ ভিতৰত যায় তেনেহ'লে আপুনি নিশ্চয় ক্ষমা পাব, অনন্ত জীৱন পাব, আৰু নিশ্চয় এইটো দেখা যাব যে আপুনিও ঈশ্বৰৰ মনোনীত এজনা। সব মানুহৰ দায়িত্ব এই অনুতপ্ত হোৱা আৰু বিশ্বাস কৰা যীশুৰ ওপৰত, তেওঁৰ ক্ৰুছৰ ওপৰত। যীশু বহুবাৰ যোহন অধ্যায়ত ক'লে যিজনে মোৰ মাংস যিজনে মোৰ ঠেজ খায় সদায়ৰ বাবে জীৱ, মানে যিজনে মোৰ বলিদানৰ ওপৰত নিৰ্ভৰ কৰে সঁচাকৈ ক্ষমা পাব, সঁচাকৈ ঈশ্বৰৰ খং ঈশ্বৰৰ ক্ৰোধ আৰু শাস্তি গচি যাব। এইটো এটা প্ৰতিজ্ঞা। আমাৰ গোপন অৱস্থা বিশ্বাসী হোৱাৰ আগতে আমি নাজানো, কিন্তু জানিব নালাগে, জানিব লাগে যে প্ৰতিজ্ঞা লিখা আছে যিজনে বিশ্বাস কৰে পৰিত্ৰাণ পায় অনন্ত জীৱন পায়। বেচ, তাৰ ওপৰত একো জানিব নালাগে, ঈশ্বৰে মানে বিশ্বস্ত হয়, বিশ্বাসী হয়। আৰু শেষত এই বিষয় যেতিয়া আমি বুজো, যেতিয়া আমি বিশ্বাস কৰোঁ, আমি সদায় কৃতজ্ঞ হৈ থাকিম। যদি আমি স্বৰ্গলৈ যাওঁ, যদি শেষত যীশুখ্ৰীষ্টই আমাক তুলিব মৃত্যুৰ পৰা আৰু চিৰস্থায়ী তেওঁৰ লগত আমি থাকোঁ, আমি জানো আৰু আমি তেওঁক প্ৰশংসা কৰোঁ যে প্ৰভু তোমাৰ ইচ্ছাৰ কাৰণে মই ইয়াত হৈ আছোঁ। মোৰ নিজৰ বলিদান নাছিলে, মোৰ নিজৰ ধাৰ্মিকতা নাছিলে, আনকি মোৰ নিজৰ বিশ্বাস আৰু মোৰ নিজৰ ইচ্ছা নাছিলে। এই বিশ্বাস, এই অনুতাপ, এই সিদ্ধান্ত তুমি মোক দিছিলে, তুমি মোক ধানিছিলে। ঈশ্বৰৰ ইচ্ছা এই যাতে স্বৰ্গত সব বিষয়ত মানুহে যীশুখ্ৰীষ্টক প্ৰশংসা কৰিব, আমাৰ নিজৰ বিষয় একো গৰ্ব কৰিব নোৱাৰোঁ। সেইদিনত এইটো দেখিব যে সম্পূৰ্ণৰূপে আমাৰ মুক্তি, আমাৰ জীৱন তেওঁৰ পৰা আহিছে। আমেন। স্বামী প্ৰাৰ্থনা কৰোঁ।